এয়া আকাশবাণী। বাতৰি পঢ়িছো পংকজ নয়ন ভট্টাচাৰ্যই। মোৰ লগত আছে সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অহা বছৰৰ ফেব্ৰুৱাৰীত হ'বলগীয়া এডভান্টেজ আছাম দ্বিতীয় শীৰ্ষক বিনিয়োগকাৰী সন্মিলনৰ আয়োজন কৰাত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক সৰ্বতোপ্ৰকাৰে সহায় কৰিব। চাৰিগৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে আজি অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশত যোগাযোগ ব্যৱস্থা উন্নত কৰি তুলিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। এখন বিতৰ্কিত সামৰিক আইন ঘোষণা কৰাক লৈ দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ইউন চুক ইয়েলৰ বিৰুদ্ধে আজি দেশখনৰ সংসদত ভোটদানৰ ব্যৱস্থা কৰা হৈছে। আৰু এডিলেইড অভেলত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয়খন টেষ্টৰ দ্বিতীয় দিনা ভাৰতৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত বাতৰি লিখাৰ পৰলৈকে ছটা উইকেট হেৰুৱাই 102 ৰাণৰ অগ্ৰগতি লাভ কৰিছে। অহা বছৰৰ ফেব্ৰুৱাৰীত হ'বলগীয়া এডভান্টেজ আছাম দ্বিতীয় শীৰ্ষক বিনিয়োগকাৰী সন্মিলনৰ আয়োজন কৰাত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক সৰ্বতোপ্ৰকাৰে সহায় কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি এই কথা প্ৰকাশ কৰে। এক্স হেণ্ডেলৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমলৈ বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ বাবে আয়োজন কৰা এডভান্টেজ আছাম 2025ত কেন্দ্ৰীয় চৰকাৰে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব। এই সন্মিলনত অংশগ্ৰহণৰ বাবে প্ৰতিটো মন্ত্ৰালয়ে ইচ্ছা প্ৰকাশ কৰিছে বুলিও মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে। এই সন্মিলনত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন, বিদেশ পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু অন্যান্য কেইবাগৰাকী মন্ত্ৰী উপস্থিত থাকিব বুলি তেওঁ জানিবলৈ দিয়ে। এই বিনিয়োগকাৰী সন্মিলন সকলো ফালৰ পৰা সফল কৰি তোলাৰ ক্ষেত্ৰত সকলো কেন্দ্ৰীয় মন্ত্ৰীয়ে তেওঁলোকৰ অংশগ্ৰহণ আৰু সহযোগিতাৰ নিশ্চিতি দিছে। মুখ্যমন্ত্ৰী শৰ্মাই কয় যে প্ৰধানমন্ত্ৰীৰ লগতে সকলো কেন্দ্ৰীয় মন্ত্ৰী আৰু সকলো চৰকাৰী পক্ষই বিকশিত অসম গঢ়াত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছে। তেওঁ কয় যে অসমে বিভিন্ন ক্ষেত্ৰৰ সংস্কাৰ সাধন আৰু নাগৰিক কেন্দ্ৰিক শাসনৰ আৰ্হিৰে নিদৰ্শন দেখুৱাবলৈ সমৰ্থ হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰে আৰু তেওঁ সন্মিলনত উপস্থিত থকাৰ বাবে আমন্ত্ৰণ জনায়। প্ৰধানমন্ত্ৰীয়ে এই বিনিয়োগকাৰী সন্মিলনখন উদ্বোধন কৰিবলৈ সন্মত হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। এডভান্টেজ অসম দ্বিতীয় শীৰ্ষক এই বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ জৰিয়তে অসমৰ বৰ্ণাঢ্য সংস্কৃতিক বিশ্বমঞ্চত তুলি ধৰাৰ প্ৰচেষ্টা কৰা হ'ব। মুখ্যমন্ত্ৰী শৰ্মাই কয় যে অহা বছৰৰ 24-25 ফেব্ৰুৱাৰীত হ'বলগীয়া এই সন্মিলনত অসমৰ চাহ জনগোষ্ঠীয় পৰম্পৰাগত নৃত্য ঝুমুৰত বিশেষ গুৰুত্ব দিয়া হ'ব। এই সন্মিলনত 7,500 অধিক শিল্পীয়ে ঝুমুৰ পৰিৱেশন কৰিব। চাৰিগৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে আজি অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হয়। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত বিশেষ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই নতুন মন্ত্ৰীকেইগৰাকীক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। এই সম্প্ৰসাৰণৰ জৰিয়তে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায়, পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল আৰু ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাক নতুনকৈ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হৈছে। আজি সন্ধিয়াৰ ভিতৰত মন্ত্ৰীসকলৰ বিভাগসমূহ ঘোষণা কৰাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশত যোগাযোগ ব্যৱস্থা উন্নত কৰি তুলিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। সামাজিক মাধ্যমৰ এটা বাৰ্তাত তেওঁ কয় যে দিল্লী মেট্ৰৰ চতুৰ্থ পৰ্যায়ৰ অধীনত ৰিঠালা কুণ্ডলী কৰিডৰ নিৰ্মাণত অনুমোদন জনোৱা হৈছে আৰু এই কৰিডৰে দিল্লী আৰু হাৰিয়ানাৰ মাজৰ যোগাযোগ সহজ কৰি তুলিব। কেন্দ্ৰীয় কেবিনেটে কালি দিল্লী মেট্ৰ চতুৰ্থ প্ৰকল্পৰ অধীনত অনুমোদন কৰা এই কৰিডৰ 4 বছৰৰ ভিতৰতে সম্পূৰ্ণ কৰি তোলাৰ লক্ষ্য লোৱা হৈছে। সুশাসন সপ্তাহ চলি থকাৰ সময়তে অহা 19 ডিচেম্বৰত দেশজুৰি প্ৰশাসন গাঁও কি ঔৰ শীৰ্ষক অভিযান আৰম্ভ কৰা হ'ব। সপ্তাহজোৰা এই অভিযান 24 ডিচেম্বৰলৈকে অনুষ্ঠিত হ'ব আৰু দেশৰ বিভিন্ন জিলাক সামৰি ল'ব। এই অভিযানত 700ৰো অধিক জিলা আয়ুক্তই অংশগ্ৰহণ কৰিব আৰু চৰকাৰী বিষয়াসকলে বিভিন্ন মহকুমা আৰু পঞ্চায়ত সমিতিৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰিব। চৰকাৰে তৃতীয়বাৰৰ বাবে মহকুমা পৰ্যায়ত জনসাধাৰণৰ অভাৱ অভিযোগৰ সমাধান আৰু সেৱা প্ৰদানৰ উন্নতিৰ বাবে ৰাষ্ট্ৰীয় অভিযানৰ আয়োজন কৰিছে। প্ৰশাসন গাঁও কি ঔৰ অভিযানে সুশাসনৰ পক্ষত দেশজুৰি বিশেষ আন্দোলন গঢ়ি তুলিব আৰু এই আন্দোলনে ভৱিষ্যৎ প্ৰজন্মক অনুপ্ৰাণিত কৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰিখনক সঞ্জীৱনী পাঠকৰ পৰা।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেল ব্যৱস্থাৰে আজি সন্ধিয়া বোচা সন্যাসী অক্ষয় পুৰুষোত্তম স্বামীনাৰায়ণ সংস্থাৰ সোণালী জয়ন্তী সমাৰোহত ভাষণ দিব। আমাৰ সংবাদদাতাই জনোৱা মতে এই সংস্থাৰ স্বেচ্ছাসেৱকসকলে আগবঢ়াই অহা সেৱাক সন্মান জনাই মহন্ত স্বামী মহাৰাজে যোৱা 28 জানুৱাৰীত এই বছৰজোৰা মহোৎসৱ মুকলি কৰিছিল। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আজি এই মহোৎসৱৰ সামৰণি পৰিব। মহোৎসৱত বিশ্বৰ বিভিন্ন প্ৰান্তৰ 30খন দেশৰ 1 লাখতকৈও অধিক প্ৰতিনিধিয়ে ভাগ ল'ব। অনুষ্ঠানত গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ লগতে কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰী উপস্থিত থাকিব। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে গুজৰাট ভ্ৰমণৰ সময়তে আজি পুৱা আহমেদাবাদত 70খন বিচনাযুক্ত গ্লোবেল মাল্টি স্পেচিয়েলিটি হস্পিটেল উদ্বোধন কৰে। আহমেদাবাদত অনুষ্ঠিত গুজৰাট লোকসেৱা ট্ৰাষ্টৰ বাৰ্ষিক উৎসৱতো মন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰাৰ কথা। সন্ধিয়া শ্বাহে বেপছ অক্ষৰধামৰ সোণালী জয়ন্তী উৎসৱত অংশগ্ৰহণ কৰিব। এখন বিতৰ্কিত সামৰিক আইন ঘোষণা কৰাক লৈ দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি য়ুন চুক য়েলৰ বিৰুদ্ধে আজি দেশখনৰ সংসদত ভোটদানৰ ব্যৱস্থা কৰা হৈছে। ৰাষ্ট্ৰপতিগৰাকীয়ে মঙলবাৰে এই বিতৰ্কিত আইনখন প্ৰযোজ্য কৰিছিল। এই আইনৰ জৰিয়তে ৰাজনৈতিক দল আৰু সংবাদ মাধ্যমক নিয়ন্ত্ৰণ কৰাৰ লক্ষ্য লোৱা হৈছিল যদিও 190গৰাকী সাংসদৰ বিৰোধিতাৰ পৰিপ্ৰেক্ষিতত 6 ঘণ্টাৰ ভিতৰতে বিতৰ্কিত আইনখন প্ৰত্যাহাৰ কৰা হৈছিল। দেশখনৰ প্ৰধান বিৰোধী দল ডেমক্ৰেটিক পাৰ্টী আৰু অন্যান্য 5টা দলে এই আইনে সংবিধান উলংঘা কৰা বুলি দাবী কৰে। ৰাষ্ট্ৰপতি য়েলৰ বিৰুদ্ধে বিৰোধী দলে অনা অনাস্থা প্ৰস্তাৱক লৈ আজি নেশ্যনেল এছেম্বলিত ভোটদানৰ ব্যৱস্থা কৰা হৈছে। অনাস্থা প্ৰস্তাৱত জয়ী হ'বৰ বাবে বিৰোধীক 2/3 সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন হ'ব আৰু তেতিয়া য়ুনক ক্ষমতাচ্যুত কৰিব পৰা হ'ব। ইপিনে ৰাষ্ট্ৰপতি য়ুন চুক য়েলে সামৰিক আইনখন প্ৰত্যাহাৰ কৰি ইয়াৰ বাবে দেশবাসীৰ ওচৰত ক্ষমাও খোজে। তেওঁ আৰু পন্নী তথা দেশৰ প্ৰথম মহিলা কিম কিয়ন হিৰ বিৰুদ্ধে দুৰ্নীতিৰো অভিযোগ আছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং 3দিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে কাইলৈ ৰাছিয়াত উপস্থিত হ'ব। এই ভ্ৰমণকালত তেওঁ ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী আন্দ্ৰে বোলছেভৰ সৈতে মস্কোত যুটীয়াভাৱে সামৰিক আৰু সামৰিক প্ৰযুক্তি সহযোগিতা সম্বন্ধীয় 21 সংখ্যক ভাৰত ৰাছিয়া আন্তঃ চৰকাৰ আয়োগৰ বৈঠকত সভাপতিত্ব কৰিব। মন্ত্ৰী দুগৰাকীয়ে সামৰিক আৰু ঔদ্যোগিক সহযোগিতাৰ ক্ষেত্ৰত দেশ দুখনৰ মাজত থকা বহুমুখী সম্পৰ্কৰ পৰ্যালোচনা কৰিব। পাৰস্পৰিক স্বাৰ্থজড়িত সমসাময়িক আঞ্চলিক আৰু বিশ্বত চলি থকা বিষয়সমূহৰ সন্দৰ্ভতো আলোচনা কৰিব। ভ্ৰমণসূচীৰ অংশ হিচাপে 9 ডিচেম্বৰত কালিনিনগ্ৰাডত শ্ৰীসিঙে ভাৰতীয় নৌবাহিনীৰ INS টুচিলৰ অন্তৰ্ভুক্তি কৰিব। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে মস্কোত থকা স্মাৰকত দ্বিতীয় বিশ্বযুদ্ধত শ্বহীদ হোৱা ছোভিয়েট সৈনিকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। মস্কোত থকা প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে মত বিনিময় অনুষ্ঠানতো ভাগ ল'ব। এডিলেড অভেলত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয়খন টেষ্টৰ দ্বিতীয় দিনা ভাৰতৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছত 6টা উইকেট হেৰুৱাই 102 ৰাণৰ অগ্ৰগতি লাভ কৰিছে। অষ্ট্ৰেলিয়াই কালিৰ 1 উইকেটত 88 ৰাণৰ পৰা খেল আৰম্ভ কৰি বাতৰি লিখাৰ পৰলৈকে 6টা উইকেট হেৰুৱাই প্ৰথম ইনিংছত 283 ৰাণ কৰি খেলি আছে। বৰ্তমান ট্ৰেভিছ হেডে 121 আৰু পেট কামিন্ছে 1 ৰাণ কৰি বেটিং কৰি আছে। উল্লেখযোগ্য যে ইয়াৰ আগতে টছত জিকি ভাৰতে প্ৰথমে বেটিং কৰি 8টা উইকেটৰ বিনিময়ত 180 ৰাণ সংগ্ৰহ কৰিছিল। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অহা বছৰৰ ফেব্ৰুৱাৰীত হ'বলগীয়া এডভান্টেজ আছাম দ্বিতীয় শীৰ্ষক বিনিয়োগকাৰী সন্মিলনৰ আয়োজন কৰাত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক সৰ্বতোপ্ৰকাৰে সহায় কৰিব। 4গৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে আজি অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশত যোগাযোগ ব্যৱস্থা উন্নত কৰি তুলিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। এখন বিতৰ্কিত সামৰিক আইন ঘোষণা কৰাক লৈ দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি য়ুন চুক য়েলৰ বিৰুদ্ধে আজি দেশখনৰ সংসদত ভোটদানৰ ব্যৱস্থা কৰা হৈছে আৰু এডিলেড অভেলত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয়খন টেষ্টৰ দ্বিতীয় দিনা ভাৰতৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত বাতৰি লিখাৰ পৰলৈকে 6টা উইকেট হেৰুৱাই 102 ৰাণৰ অগ্ৰগতি লাভ কৰিছে। দিনৰ 3 বজাত শুনিবলৈ পাব।